Good evening. Itu Akashwani Kohima. Samlaga khobo puri asim kongnongla. Pohela headlines. President Draupadi Murmu ba kisan laga kamayo thai dibali agriculture based industry par hai dibali dorkar janaise. Chief Minister Nipiri ba councillors kan lokodi khularu sapha efficiency aro mondigina kam koribali anurodh korise. Transport Secretary Robert Longchari ba koise state sarkar ba road safety bhal kori dibali dorkar rakhi ase aro Guwahati High Court ba 935 police constable laga appointment kan Nagaland sarkar ba banai diya do hatai dise. Itia pura khobor. President Draupadi Murmu ba agriculture based industry par hai ginal kisan khan laga kamai uthai dibuli aji dorkar janaise ICER National Institute of Secondary Agriculture laga centenary celebrations run jiti kuthakuri Murmu ba scientist khan logoti advice dikena kisan khan logot secondary agriculture laga janani dibuli koise tarbra kusi ke ido korni ICER ba bhal kam to kuribuli paribo president ba kusi ke kisan khan laga kamai do tai khan logoti processing units laga training dia bra uthai dibuli Paribo, Murmura Kwesi ki Kisan Kanbra, West Materials Chelabra, Nicho Takabisa Obostadu Takut Kuridibali Mudob Hobo. Chief Minister Nipiriobra, Councillors Kanlokodi Kular Sapha, Efficiency or Mondigina Kam Kuribulaji on Arad Kurise, Darba Dimapur Municipal Council Office Kulaidiabasodi Ito Kwedise, Riobra Kwesi ki Urban Local Bodies ULB Kando, Sorkar Laka Tier Hoikina, Manukan Lokodi Subsis Samniti Juri Takiasi, Romanukan Basita Bajit Kurigina, Governance, Bhag Globally Pare, Grassroots Issues or Local Mamlakan, Samna Kurigina, ULB Skanbra, Bal Impact Panai Paria Janagina Tibra, Civic Bodies Logoti Self Sustainable Hoboli, Urban Infrastructure Kan, Rasta, Pani, Aru Sanitation Ishinabra, Revenue Generate Kuribuli and Arad Kurise, Riobra, Councillors Kan Logoti, Manokanba, Texas Diado, Jibon Bal Kuridibuli Takialaga Janaidibuli, Aru Resources Kan, Balbra Chulagina, Dimapurdo, Model City, Dabanaidibuli, Koidise. Rio Braquesi ki sub municipal or town councils kan logoti CDs aru town laga comprehensive unoti karne ekta master plan thakibole koise tahi koise ki state sarkar ba 36 crore tokalaka rokom ekta do sub local bodies logoti nichur itia logya dorkar khan pongchabole karne release kori dise eki samayde advisor labor employment aur skill development muadu shilongkamar bra councillors kan logot market dam khan sai rakhibole aro market aro welfare union si itia syndicate system takyado hatai dibole dangor kadam khan othaboli koi dise secretary transport department Robert Longchari bra aji koise ke state sarkar ba Dorkar Gautam Khan Othaikina Rasta Accident Aru Moria Khan Kom Kuri Dibale Road Safety Infrastructure Bahal Kuri Dekina State Janani Parhai Diyase Integrated Road Accident Database IRAD Aru E-Detailed Accident Report EDARD Sensitization Training Program To Kohimadi Kholai Dekina Long Chari Bra Sob Stakeholders Lokodi Milaikina Kam Kuriya Ban Nagalanti Accident Vishi Hoad Lo Samna Kuri Bale Koise Tahi Koise Ki Rasta Transport System Bra Pura Dunia Di Distance Khan কম করে দিছি কিন্তু ইডোবা খাতরা উঠাই দিgena বেশি জখম করিয়া আর জীবন খান নষ্ট করে দি থাকি আছে লংচারি বা জানাই দিছি কি মিনিস্ট্রি অফ রোড ট্রান্সপোর্ট আর হাইওয়েজ বা স্টেট সরকার লকতি মিলাইgena কাম করিয়া ব্রা রোড সেফটি ভাল করে দিবলি আর অ্যাক্সিডেন্ট লক জুরিয়া নকসান খান কম করে দি আছে তারপর কুসি কি স্টেট বা ভিশন জিরো কামিয়াব করে দিব জন্ড জিরো অ্যাক্সিডেন্ট আর জীবন নকসান না করে দিবলি আহিয়া পাং সাল ফিডর দি পৌঁছাই দিবলি আছে তারপর জানাই দিছি কি স্টেট মোটর ভেহিকল ডিপার্টমেন্ট Awareness campaigns aro road safety programs kan to sub district de rakhi ase IRAD aro EDER system introduce koriya bra rasta accident laga reporting aro processing laga streamline koribole victims aro tail kan laga parivar karne compensation claim kan asan banai dibola ase transport commissioner Elias Thilo thabra keynote address dekina koise road safety bhal kori dibole to bishi zaruri hoi kina jibon bachai dibole dorkar rakhibole aro accident de jibon noksan Korea কম করে দিবলে লাগে লঠাবরা নিচু জমিটার হবলে আর রাস্তা দি পলাই থাকিয়া কান মাজুদে ডিফেন্সিভ ড্রাইভিং করিবলে কয় দিছে আপনি খান আকাশবাণী কহেমাবরা দিয়া খবর শুনি আছে আপনি খান বাইদু খবর দো নিউজ অন ইয়ার অ্যাপ আর ইউটিউব চ্যানেল এআইআর নিউজ কহেমাবরা শুনিবলে পারিব গুৱাহাটী হাইকোর্ট পৰা 935 পুলিশ কনষ্টেবল লগা এপইণ্টমেণ্ট খান হাতাই দিছে জন্ত নাগালেণ্ড চৰকাৰ বা জানুৱাৰী 2018 আৰু অক্টোবৰ 2019 মাজতে ঠিক এডভাৰটাইজমেণ্ট নাকৰি কেনে বনাই দিছে। আনএমপ্লয়েড নাও জোৱান লগা এটা গ্ৰুপ পৰা পিটিশ্যন ফাইল কৰি আদি কোৰ্ট পৰা জবাবটো দিছে জন খান পৰা কোৱাটো চৰকাৰ বা ঠিক এডভাৰটাইজমেণ্ট নাকৰি কেনে পোষ্ট খান ভৰ্তি কৰিছে। কোৰ্ট পৰা ষ্টেট চৰকাৰ লগতে কানুন মানি কেনে আৰু সব লোকেল নিউজ পেপাৰ্ছ দি পোষ্ট খান এডভাৰটাইজ কৰি কেনে নতুন ছেলেকশ্যন কামটো ৰাখি বুলি জনাই দিছে। এইটোৰ পৰা ৰিক্ৰুটমেণ্ট কামটো 6 মহিনা ফিডৰ দি খতম হ'ব বুলি হুকুম দিছে। ৰুলিং পৰা কোৱাটো এতিয়া এপইণ্টিজ আৰু জোন খান আকৌ ৰাউণ্ড দি ছেলেক্ট কৰি অনাই তাইখন পৰা নতুন ছেলেকশ্যন কাম ৰাখি আদি ভাগ ল'বলৈ পাৰিব। কোৰ্ট পৰা আপাৰ এজ লিমিটটো ৰিলেক্স কৰি দি কেনে বেচিক কোৱালিফিকেশ্যন আৰু ফিজিকেল ফিটনেছ দৰকাৰ খান মানি বুলি জনাই দিছে। কোৰ্ট পৰা কৈছে যে এতিয়া এপইণ্টিজ খান বা ছাৰ্ভিচ দি 6 মহিনা তাক নহলে নতুন এপইণ্টমেণ্ট নাকৰিয়াদাক যোনটো বি পহিলা হ'ব ইটোদাক থাকিবলৈ পাৰিব। প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী বা আৰ্টিষ্টেণ্টছ লগতে পি এম বিশ্বকৰ্মা স্কিম লগা লাভ খান উঠাই কিনে অণ্টিপ্ৰেনিয়ৰ্ছ আৰু বেপাৰ মানুহখান হৈ যাবলৈ আজি অনুৰোধ কৰিছে। তাইৰ পৰা পি এম বিশ্বকৰ্মা য়োজনা লগা এনিভাৰ্চাৰী ৱাৰ্ধা মহাৰাষ্ট্ৰ আদি কথা কৰিছে। পি এম পৰা কৈছে যে 6.5 লাখ অভাৰ বেনিফিচিয়াৰিজ লগতে মডাৰ্ণ মেচিনাৰী আৰু হাতিয়াৰ খান্দু দিছে আৰু লোন খান 1,400 কৰোৰ টকা লগা দামটো বি ভাগ কৰি দিছে। তাৰ পৰা কৈছে এইটো স্কিম লগা বেনিফিচিয়াৰিজ খান বেছিভাগটো শ্বেডুল কাষ্ট আৰু শ্বেডুল ট্ৰাইবছ পৰা থাকি আছে। প্ৰগ্ৰাম সময় দি মোদী পৰা পি এম মিত্ৰা টেক্সটাইল পাৰ্ক লগা ফাউণ্ডেশ্যন বহাই দিছে যন্ত্ৰ পৰা 1 লাখ এমপ্লয়মেণ্ট খান বনাই দিবলৈ ভাৱনা আছে। স্কিম লগা এনিভাৰ্চাৰী মানাই কিনা প্ৰাইম মিনিষ্টাৰ বা কমেমৰেটিভ ষ্টেম্প খোলাই দিছে আৰু ডিজিটেল আই ডি কাৰ্ডছ ডিজিটেল স্কিল চাৰ্টিফিকেট খান ৰিলিজ কৰি দিছে আৰু পি এম বিশ্বকৰ্মা স্কিম লগা বেনিফিচিয়াৰিজ লগতে ডিজিটেল লোন চেংচন চিঠি খান বি দিছে। একটা কনসালটেটিভ মিটিং পৰা প্ৰপোজ ৰেলৱে বেল্ট ডিমাপুৰ বা ডিজেট মন্তাক কাৰণে কথা কৰিবলৈ লংলিং ডিষ্ট্ৰিক্ট যোৱাকালি ৰাখিছে। মিটিং দি এম এল এ বি পাংটিক ফৰ্ম পৰা চেয়াৰ কৰিছে আৰু লংলিং ডেপুটি কমিশনাৰ ডব্লিউ মনবাই ফৰ্ম এছ পি লংলিং প্ৰেচিডেণ্ট ফৰ্ম পিপলছ কাউন্সিল আৰু কনচাৰ্ণ ভিলেজ কাউন্সিল পৰা যোগ লৈছে। প্ৰপোজ ৰেলৱে বেল্ট নিজে দি লংলিং ডিষ্ট্ৰিক্ট নিজে 3টা বস্তিখন এফেক্ট কৰিয়া মিটিং পৰা চাই যাইছে। সব ষ্টেক হোল্ডাৰ্ছ লগতে এটা জইণ্ট চিটিং ৰাখিবলৈ হাউচ পৰা মঞ্জুৰ দিছে আৰু এম এল এৰ লগত মামলাটো চিফ মিনিষ্টাৰ লগত উঠাই দিবলৈ অনুৰোধ কৰিছে। বেনিফিচিয়াৰিছ লগতে মিলিয়া হিচাপ কম্পেনচেট কৰাৰ কাৰণে ন' অবজেকচন চাৰ্টিফিকেট ইছ্যু কৰিবলৈ এইটোৰ পৰা মঞ্জুৰ কৰিছে। চেয়াৰমেন বা সব ষ্টেক হোল্ডাৰ্ছ লগতে ৰেলৱে প্ৰজেক্ট কামিয়াব কৰি দিবলৈ মিল মিলাপ দিব কাৰণে অনুৰোধ কৰিছে। ইউনিয়ন হেল্থ মিনিষ্টাৰ জগত প্ৰকাশ নাডাৰা এতিয়া মিলা জোৰা লগা কাম ইনোভেশ্যন আৰু ডাঙৰ কমিটমেণ্টছ বা ফুড ছেফটি ছিষ্টেম ভাল কৰি দিবলৈ কৈছে। গ্লোবেল ফুড ৰিগুলেটৰ সামিট নাই দিল্লীতে আজি খোলাই দি কিনে নাডাৰা জলটি গ্লোবেলাইজেশ্যন কৰিয়া টেকনলজিকেল ইনভেষ্টমেণ্টছ আৰু কনজিউমাৰ পোষণ কাণ মিলাই কিনে ফুড ছিষ্টেমটো কেনেকৈ বনাই দিছে এইটো কৈ দিছে। প্লাষ্টিক ছাপৰা বেছি হৈ থাকে অপৰ্চুনিটা ভাৱনা জনাই কিনে মিনিষ্টাৰে কৈছে ইণ্ডিয়াৰ পৰা ইকো ফ্ৰেণ্ডলি পেকেজিং চলিউচন বনাই দিয়াৰ পৰা এনভাইৰমেণ্টেল ইম্পেক্ট কম কৰি দিব আৰু হেল্থ কাৰণে এইটো দুচৰা নিয়মখন বাচাপ বনাই দিবলৈ দৰকাৰ জনাই দিছে। আৰু পুষ মাহ লগা মহিনা লম্বা চেলিব্ৰেশ্যন লগা চেজ কৰি কিনে ছচিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট লংলিং বা পোষণ পঞ্চায়ত আৰু আৰ্লি চাইল্ডহুড কেয়াৰ এডুকেশ্যন ই চি চি ই ট্ৰেডিশ্যনেল টয় মেকিং দ মুংটিকাং বস্তিদি যোৱাকালি জৰকা কৰিছে। ই চি চি ই আৰু হাইজেন লগা দৰকাৰী জাননী দি কিনে কমিউনিটি মবিলাইজেশ্যন আৰু চৰকাৰ স্কিমছ দি ভাগ লোৱা লগা দৰকাৰ জনাই কিনে ইভেণ্টটো চেজ কৰিছে। খবৰ চেজ দি হেডলাইনছ দুবাৰ জনাই দি আছে। প্ৰেচিডেণ্ট দ্ৰৌপদী মুৰ্মুৰ পৰা কিষাণ খান লগা কামাই উঠাই দিবলৈ এগ্ৰিকালচাৰ বেছড ইণ্ডাষ্ট্ৰী বঢ়াই দিবলৈ দৰকাৰ জনাইছে। চিফ মিনিষ্টাৰ নিপিয়েৰীৰ পৰা কাউন্সিলৰ্ছ খান লগত খোলা আৰু চাফা এফিচিয়েঞ্চি আৰু মন দি কিনে কাম কৰিবলৈ অনুৰোধ কৰিছে। ট্ৰান্সপৰ্ট ছেক্ৰেটাৰী ৰবাৰ্ট লংচাৰীৰ পৰা কৈছে কি ষ্টেট চৰকাৰ পৰা ৰোড ছেফটি ভাল কৰি দিবলৈ দৰকাৰ ৰাখি আছে আৰু গুৱাহাটী হাইকোৰ্ট পৰা 935 পুলিচ কনষ্টেবল লগা এপইণ্টমেণ্ট খান নাগালেণ্ড চৰকাৰ পৰা বনাই দিয়াটো হাতাই দিছে। আৰু আজি ৰাতি লগা নাগামিজ খবৰ ইমান দি শেষ কৰি আছে। আপুনি খান সব কাৰণেই ভাল ৰাতি হবি।